এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজমাতা বিজয়ৰাজে সিন্ধিয়াৰ জয়ন্তীত মহিয়সী নাৰীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। জম্মু কাশ্মীৰত খালী হোৱা ৰাজ্যসভাৰ 4 আসনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে 3 প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দ 3-দিনীয়া ভ্ৰমণসূচীৰে আজি সন্ধিয়া নতুন দিল্লী পাবহি। ছিচিলিছৰ বিৰোধী নেতা পেট্ৰিক হাৰ্মনীয়ে দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰিছে। আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন টেষ্টৰ তৃতীয় দিনা বাতৰি লিখাৰ পৰলৈকে ৱেষ্ট ইণ্ডিজে নিজৰ প্ৰথম ইনিংছত 1 নেহেৰুৱাকৈ 16 সংগ্ৰহ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজমাতা বিজয়ৰাজে সিন্ধিয়াৰ জয়ন্তীত মহিয়সী নাৰীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে সমাজ সেৱাৰ বাবে ৰাজমাতাই কৰা প্ৰয়াসক কেতিয়াও পাহৰিব নোৱাৰে। জনসংঘ আৰু বিজেপি শক্তিশালী কৰাৰ ক্ষেত্ৰত শ্ৰীমতী সিন্ধিয়াই গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় সংস্কৃতিৰ শিপাক শক্তিশালী, সুৰক্ষিত আৰু আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো তেওঁ উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। ৰাষ্ট্ৰসেৱাৰ বাবে ৰাজমাতাই নিজৰ জীৱন উচৰ্গা কৰিছিল বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এটা বাৰ্তাত কয় যে মহিলাৰ শিক্ষা আৰু স্বাস্থ্য তথা জনসাধাৰণৰ কল্যাণৰ বাবে ৰাজমাতা বিজয়ৰাজে সিন্ধিয়াই অক্লান্তভাৱে কাম কৰি গৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ জৰুৰীকালীন অৱস্থাত কাৰাগাৰত থকা সময়ছোৱাতো ৰাজমাতাই বহু কষ্ট সহ্য কৰিও গণতন্ত্ৰৰ প্ৰমূল্যক জীয়াই ৰখাৰ বাবে অক্লান্ত প্ৰয়াস কৰিছিল। জম্মু কাশ্মীৰত খালী হোৱা ৰাজ্যসভাৰ 4 আসনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে 3 প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। সেই অনুসৰি বিজেপিৰ প্ৰাৰ্থী হিচাপে গোলাম মহম্মদ মীৰ, ৰাকেশ মহাজন আৰু সতপাল শৰ্মাই প্ৰতিদ্বন্দ্বিতা কৰিব। অহা 24 অক্টোবৰত ৰাজ্যসভাৰ এই 4 আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দ 3-দিনীয়া ভ্ৰমণসূচীৰে আজি সন্ধিয়া নতুন দিল্লী পাবহি। তেওঁ কাইলৈ বৈদেশিক পৰিক্ৰমাৰ মন্ত্ৰী ডঃ এছ জয়শংকৰৰ সৈতে আলোচনাত বহিব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোয়েলকো তেওঁ কাইলৈ সাক্ষাৎ কৰিব। এই আলোচনাত দুয়োখন দেশৰ মাজত বাণিজ্য বৈচিত্ৰ, শক্তি ৰূপান্তৰ আৰু নিৰাপত্তাৰ দৰে বিষয়গত কৌশলগত সহযোগিতা বৃদ্ধিত আলোকপাত কৰা হ'ব। শ্ৰীমতী আনন্দ মুম্বাইলৈও যাব আৰু তাত তেওঁ দুয়োখন দেশত বিনিয়োগ, কৰ্মসংস্থাপন সৃষ্টি আৰু অৰ্থনৈতিক সুবিধা সন্দৰ্ভত দেশ দুখনৰ ব্যৱসায় প্ৰতিষ্ঠানৰ মুৰববীসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি নতুন দিল্লীত এনথ্ৰপিক নামৰ কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া ডাৰিঅ' আমোদেয়ে সাক্ষাৎ কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে এনথ্ৰপিকৰ সম্প্ৰসাৰণৰ আদৰণি জনোৱাৰ লগতে কয় যে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰসমূহ সম্প্ৰসাৰণৰ বাবে ভাৰতে এনথ্ৰপিকৰ সৈতে একেলগে কাম কৰিবলৈ আগ্ৰহী। তেওঁ লগতে কয় যে ভাৰতৰ প্ৰযুক্তিগত পৰিৱেশতন্ত্ৰটো অধিক শক্তিশালী আৰু দেশৰ প্ৰতিভাৱান যুৱক যুৱতীসকলে কৃত্ৰিম বুদ্ধিমত্তাৰ উদ্ভাৱনক আগুৱাই লৈ গৈছে আৰু এই কাৰ্যই দেশৰ ভৱিষ্যতক অধিক শক্তিশালী কৰিব। ছিচিলিছৰ বিৰোধী নেতা পেট্ৰিক হাৰ্মনীয়ে দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰিছে। তেওঁ ক্ষমতাশীল নেতা ৱাভেল ৰাম কালাৱানক পৰাভূত কৰি এই নিৰ্বাচনত জয়লাভ কৰে। পেট্ৰিক হাৰ্মনীয়ে 52.7% ভোট লাভ কৰাৰ বিপৰীতে ৱাভেল ৰামা কালাৱানে 47.3% ভোট লাভ কৰে। ইউনাইটেড ছিচিলিছৰ পাৰ্টী নেতা পেট্ৰিক হাৰ্মনীয়ে 4 দশক ধৰি দেশখনত নেতৃত্ব দিছিল। তেওঁ 2020 ক্ষমতা হেৰুৱায়। শ্ৰীহাৰ্মনীৰ বিজয়ৰ জৰিয়তে চৰকাৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ ইউনাইটেড ছিচিলিছ পাৰ্টীলৈ আহে। যোৱা মাহত হোৱা সাধাৰণ নিৰ্বাচনৰ প্ৰথম ৰাউণ্ডত এই দলটোৱে সংসদত সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। যাদুবিদ্যা অনুশীলনৰ অভিযোগত 2023 পেট্ৰিক হাৰ্মনী গ্ৰেপ্তাৰ হৈছিল। এইবাৰ বিজয়ে তেওঁক এই সকলো অভিযোগৰ পৰা মুক্ত কৰিলে। তেওঁ পূৰ্বে 2007 পৰা 2016 দেশৰ সংসদৰ অধ্যক্ষৰ দায়িত্বত আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচিলিছৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ বাবে ডঃ পেট্ৰিক হাৰ্মনীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত মহাসাগৰৰ জলৰাশিত দুয়োখন দেশৰ ঐতিহাসিক অংশীদাৰিত্ব আছে। এই বিষয়টোত দুয়োখন দেশৰ জনসাধাৰণৰ আশা আকাংক্ষা আৰু প্ৰয়োজন জড়িত হৈ আছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে ভাৰত আৰু ছিচিলিছৰ মাজত থকা সম্পৰ্ক দৃঢ় হ'ব বুলিও আশা কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাজধানী কাবুলকে ধৰি আফগানিস্তানৰ বিভিন্ন স্থানত পাকিস্তানী বাহিনীয়ে কৰা বিমান আক্ৰমণৰ তালিবান প্ৰশাসনে যোগ্য প্ৰত্যুত্তৰ দিয়াত কমেও 15 পাকিস্তানী সৈন্য নিহত হয়। তালিবান প্ৰশাসনে পাকিস্তানৰ বহুসংখ্যক সৈন্যক বন্দী কৰা বুলিও বাতৰিত প্ৰকাশ পাইছে। পাকিস্তানৰ সামৰিক চকীত তালিবান বাহিনীয়ে আক্ৰমণ চলোৱাৰ পিছতে যোৱা নিশা পাকিস্তান আফগানিস্তান সীমান্তত দুয়োপক্ষৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয়। হেলমান্দ প্ৰাদেশিক চৰকাৰৰ মুখপাত্ৰ মাওলাবী মহম্মদ কাছিম ৰিয়াজে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি সীমান্তৰ বাহৰামপুৰ জিলাৰ দুৰান্ত লাইনৰ সমীপত আফগান বাহিনীয়ে চলোৱা আক্ৰমণত যোৱা নিশা 15 পাকিস্তানী সৈন্যৰ মৃত্যু হয়। এই অভিযানত আফগান বাহিনীয়ে পাকিস্তানৰ 3 সামৰিক চকী দখল কৰাৰ লগতে বহুসংখ্যক অস্ত্ৰ আৰু গুলী বাৰুদ জব্দ কৰে বুলিও তেওঁ প্ৰকাশ কৰে। তালিবান প্ৰশাসনে ঘোষণা কৰিছিল যে তেওঁলোকে সীমান্তৰ 7 অঞ্চলত আক্ৰমণ কৰিব। কাবুল আৰু পাকটিকা প্ৰদেশত পাকিস্তানে শেহতীয়াকৈ চলোৱা বিমান আক্ৰমণৰ প্ৰত্যুত্তৰত আফগান বাহিনীয়ে পাকিস্তানৰ হেলমান্দ, কান্দাহাৰ, জাবুল, পাকটিকা, খোষ্ট, নানগৰহাৰ আৰু কুনাৰত থকা পাকিস্তানী সামৰিক চকীক আক্ৰমণৰ উল্লেখ কৰি লয়। এই আটাইকেইখন প্ৰদেশেই পাকিস্তান আফগানিস্তানৰ সীমান্তত অৱস্থিত। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প চৰকাৰী কাৰ্যসূচীৰে আজি ইজৰাইল আৰু ইজিপ্তলৈ যাব। ইজিপ্তত শ্ৰীট্ৰাম্পে দেশখনত সংসদত ভাষণ দিয়াৰ লগতে গাজা শান্তি চুক্তি স্বাক্ষৰ কাৰ্যসূচীতো ভাগ ল'ব। উল্লেখযোগ্য যে ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি ঘোষণা হোৱাৰ পাছত শ্ৰীট্ৰাম্পৰ এয়া প্ৰথম ইজৰাইল ভ্ৰমণ। গাজা শান্তি চুক্তিৰ প্ৰথম পৰ্যায়ৰ ৰূপায়ণৰ সময়ত শ্ৰীট্ৰাম্পৰ এই ভ্ৰমণ যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ইজৰাইল ভ্ৰমণ সামৰি শ্ৰীট্ৰাম্প ইজিপ্তলৈ যাব। ইজৰাইলত হামাছ গোটৰ নিৰস্ত্ৰীকৰণকে ধৰি 21 গাজা শান্তি চুক্তি স্বাক্ষৰ হৈছিল। দেশখনৰ শ্বাৰ্ম অল শ্বেখ চহৰত কাইলৈ এখন শান্তি সন্মিলন অনুষ্ঠিত হ'ব। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ' আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কিৰ ষ্টাৰ্মাৰেও এই সন্মিলনত ভাগ ল'ব। পশ্চিমবংগৰ দুৰ্গাপুৰৰ এখন ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ত MBBSৰ দ্বিতীয় বৰ্ষৰ এগৰাকী ছাত্ৰীক দলবদ্ধ ধৰ্ষণ গোচৰত আৰক্ষীয়ে 3 লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা আটাইকেইজন লোক বিজদা গাঁৱৰ। আমাৰ সংবাদদাতাই জনোৱা মতে লোককেইজনক আজি আদালতত হাজিৰ কৰোৱা হ'ব। এই ঘটনাত অভিযুক্ত গ্ৰেপ্তাৰ কৰাৰ বাবে বিজদা গাঁও আৰু দাঁতি কাষৰীয়া অঞ্চলসমূহত ব্যাপক তালাচী অভিযান অব্যাহত আছে। আৰক্ষীৰ কেইবাটাও দলে ড্ৰোনৰ সহায়ত অভিযান চলোৱাৰ লগতে ভুক্তভোগী ছাত্ৰীগৰাকীৰ 3 বন্ধুক সোধা পোছা কৰি থকা হৈছে। তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন টেষ্টৰ 3rd দিনা বাতৰি লিখাৰ পৰলৈকে ৱেষ্ট ইণ্ডিজে নিজৰ প্ৰথম ইনিংছত 1 উইকেট নেহেৰুৱাকৈ 16 সংগ্ৰহ কৰিছে। ভাৰতে ইয়াৰ পূৰ্বে 5 উইকেট হেৰুৱাই 518 কৰি নিজৰ প্ৰথম ইনিংছ ঘোষণা কৰিছিল। মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিশাখাপট্টনমৰ ACAVDCA ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া খেলখন বিয়লি 3 আৰম্ভ হ'ব। কালি নিশা কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ইংলেণ্ডে শ্ৰীলংকাক 89 পৰাস্ত কৰে। এই জয়েৰে ইংলেণ্ড প্ৰতিযোগিতাখনত একেৰাহে 3rd খেলত অপৰাজিত হৈ ৰয়। খেলখনত ইংলেণ্ডে প্ৰথমে বেট ধৰি শ্ৰীলংকাক 254 বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত শ্ৰীলংকাই 45 অভাৰ 4 বলত আটাইকেইটা উইকেট হেৰুৱাই 164 ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইংলেণ্ডৰ হৈ ছফি এক্লেষ্টনে 4 উইকেট, নেট স্কাইভাৰ ব্ৰাণ্ট আৰু চাৰ্লট ডিনে 2 উইকেট সংগ্ৰহ কৰে। আমিনগাঁৱত অনুষ্ঠিত BWF বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ দলীয় শাখাৰ ফাইনেলত কালি ইণ্ডোনেছিয়াক 2-0 পোনপটীয়া ছেটত হৰুৱাই চীনে নতুন চেম্পিয়নৰ খিতাপ দখল কৰে। ভাৰতে প্ৰথমবাৰৰ বাবে BWF বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। খেলৰ অন্তত বেডমিণ্টন ফেডাৰেচন অব ইণ্ডিয়াৰ সভাপতি তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চেম্পিয়ন দল চীনক বঁটা প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজমাতা বিজয়ৰাজে সিন্ধিয়াৰ জয়ন্তীত মহিয়সী নাৰীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। জম্মু কাশ্মীৰত খালী হোৱা ৰাজ্যসভাৰ 4 আসনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে 3 প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দ 3-দিনীয়া ভ্ৰমণসূচীৰে আজি সন্ধিয়া নতুন দিল্লী পাবহি। ছিচিলিছৰ বিৰোধী নেতা পেট্ৰিক হাৰমানীয়ে দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰিছে। আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন টেষ্টৰ 3rd দিনা বাতৰি লিখাৰ পৰলৈকে ৱেষ্ট ইণ্ডিজে নিজৰ প্ৰথম ইনিংছত 1 উইকেট নেহেৰুৱাকৈ 16 সংগ্ৰহ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই।